জিহিজকেল 39 অধ্যায়। এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এইদৰে কৈছে, ৰুচ, মেচেক আৰু টুবলৰ অধিপতি সেই গোগ, চোৱা, মই তোমাৰ বিপক্ষ, আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইজৰাইলৰ পৰ্বতবোৰৰ ওপৰলৈ তোমাক আনিম, আৰু মই প্ৰসাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁহাতৰ পৰা পেলাই দিম, আৰু তোমাৰ সোঁহাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম। তুমি ইজৰাইলৰ পৰ্বতবোৰৰ ওপৰত তোমাৰ আটাই দৌলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা। তোমাক খাবলৈ মই সকলোবিধৰ হিংসুক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম। প্ৰভু যিহুৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা, কাৰণ ময়েই ইয়াক ক'লো। আৰু মই মাগোগৰ মাজলৈ আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম। তেতিয়া মই যে যিহুৱা, ইয়াকে তেওঁলোকে জানিব, আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইজৰাইলৰ মাজত জনাম, আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কীট হ'বলৈ আৰু নিদিম। তেতিয়া মই যে যিহুৱা, ইজৰাইলৰ পবিত্ৰ জনা, তাক জাতিবোৰে জানিব। প্ৰভু যিহুৱাই কৈছে, চোৱা, সেয়ে আহিছে, সেয়ে সিদ্ধ হ'ব, মই নিজে কোৱা দিন এইয়েই। সেই সময়ত ইজৰাইলৰ নগৰ নিবাসীসকলে ওলাই গৈ খৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠি আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব। তেওঁলোকে 7 বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব। তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব, কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহুৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব, আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব। তেতিয়া আৰু মই সেইদিনা ইজৰাইলৰ মাজত সমুদ্ৰৰ পূবফালৰ বাটৰুৱাসকলৰ উপত্যকাটোকো গোগক পুতিবলৈ ঠাই দিম। সেয়ে বাটৰুৱা বাট বন্ধ কৰিব, সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোকসমূহক পুতিব, আৰু তেওঁলোকে তাৰ নাম হামুন গোগৰ লোকসমূহৰ উপত্যকা থ'ব। আৰু দেশ হুচি কৰিবৰ কাৰণে ইজৰাইলৰ বংশই 7 মাহলৈকে তেওঁলোকক পুতি থাকিব। এনেকৈ দেশৰ সকলো লোকে তেওঁলোকক পুতিব। প্ৰভু যিহুৱাই কৈছে, মই গৌৰৱান্বিত হ'বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ'ব। তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাছি ল'ব। তেওঁলোকে দেশ ভ্ৰমণ কৰি দেশ হুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ'ব। 7 মাহৰ মূৰত তেওঁলোকে বিচাৰি ফুৰিব, আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে পুতুতা মানহি হামুনৰ গোগৰ উপত্যকাত তাক পুতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব, আৰু হামুনা লোকসমূহ বুলি এখন নগৰৰ নামো হ'ব। এইদৰে তেওঁলোকে দেশ হুচি কৰিব। আৰু হে মনুষ্য সন্তান, প্ৰভু যিহুৱাই এইদৰে কৈছে, আটাইবিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, তোমালোকে গোট খাই আহা, তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ মোৰ যজ্ঞলৈ ইজৰাইলৰ পৰ্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম তালৈকে চাৰিওফালৰ পৰা আহি একত্ৰিত হোৱা। তোমালোকে বীৰসকলৰ মাংস খাবা, আৰু মতা মেৰচাক পোৱালি চাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্তপান কৰিবা। তেওঁলোক সকলোৱে বাছানৰ হৃষ্টপুষ্ট পশুস্বৰূপ। তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা, আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা। আৰু প্ৰভু যীহুৱে কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা। তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম তাক আটাই জাতিয়ে দেখিব। ইজৰাইল বংশই সেইদিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যীহোৱা ইয়াক জানিব আৰু জাতিবোৰে জানিব যে ইজৰাইল বংশই নিজ অপৰাধৰতে দেশান্তৰলৈ গৈছিল, কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল। তেওঁলোকৰ অখোজ আৰু নানা অপৰাধ অনুসাৰে মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ। কিন্তু প্ৰভু যীহুৱে কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম আৰু গোটেই ইজৰাইল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ'ম। আৰু এতিয়া তেওঁলোকে নিজৰ দেশত নিৰাপদে বাস কৰিব আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব। তেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনিম, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰকৃত হ'ম। তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে মই যে তেওঁলোকৰ ঈশ্বৰ যীহোৱা তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম, কিয়নো প্ৰভু যীহুৱাই কৈছে, মই ইজৰাইল বংশৰ ওপৰত মোৰ আত্মা বাকী দিম।